এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই পংকজ নাথ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে চিৰাঙৰ ভাৰত ভূটান সীমান্তত ৰুণিখাটাত জিলাখনৰ সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি আৰক্ষীৰ প্ৰকাশ, সাতদিনীয়া ৰঙালী বিহুৰ পঞ্চম দিনটো ৰাজ্যত নাঙল দিৱস ৰূপে উদযাপন, আজি ৰাজ্যজুৰি শ্ৰী শ্ৰী দামোদৰদেৱৰ 428 সংখ্যক পবিত্ৰ তিৰুভাৱ তিথি উদযাপন আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দেলহি কেপিটেলছৰ মাজত খেল। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাত জিলাখনৰ সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক মোহনলাল মীনাই প্ৰকাশ কৰিছে। ৰুণিখাটাৰ সংৰক্ষিত বনাঞ্চলৰ ভূমি দখল কৰাৰ অভিযোগত বন বিভাগৰ বিষয়া কৰ্মচাৰীয়ে কেইবাজনো লোকক আটক কৰি অনা ঘটনাৰ পৰিপ্ৰেক্ষিতত কালি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। আটকাধীন লোকসকলক মোকলাই দিয়াৰ দাবীৰে একাংশ লোক বন বিভাগৰ কাৰ্যালয়ত সমবেত হৈছিল। পৰৱৰ্তী সময়ত স্থানীয় লোকসকলে কাৰ্যালয়ৰ সন্মুখতে প্ৰতিবাদ সাব্যস্ত কৰে। অভিযোগ অনুসৰি বন বিভাগৰ লোকে প্ৰতিবাদ নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰোঁতে কেইবাগৰাকীও প্ৰতিবাদকাৰী মহিলা কম বেছি পৰিমাণে আহত হয়। ইয়াৰ পাছতে প্ৰতিবাদকাৰীসকল অধিক উত্তেজিত হৈ পৰে। পৰৱৰ্তী সময়ত উত্তেজিত জনতাই কাৰ্যালয়ৰ চৰকাৰী গাড়ীৰ লগতে কৰ্মচাৰীৰ গাড়ীতো অগ্নিসংযোগ কৰে। প্ৰতিবাদকাৰীসকল ইয়াতেই ক্ষান্ত নাথাকি 127 নম্বৰ ভাৰত ভূটান সংযোগী ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে। ঘটনা সংঘটিত হোৱাৰ পাছতে সেই স্থানত অতিৰিক্ত আৰক্ষী বাহিনী মোতায়েন কৰা হয়। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিবলগীয়া হয়। আমাৰ সংবাদদাতাই জনোৱা মতে পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণত আছে। আইন শৃংখলা পৰিস্থিতি যাতে অধিক অৱনতি নহয় তাৰ বাবে চিৰাং আৰু কোকৰাঝাৰ জিলাত ইণ্টাৰনেট সেৱা কৰ্তন কৰা হৈছে। অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ অতিৰিক্ত মুখ্য সচিব অজয় তিৱাৰীয়ে এটা নিৰ্দেশযোগে দুয়োখন জিলাৰ ইণ্টাৰনেট সেৱা কৰ্তন কৰাৰ নিৰ্দেশ জাৰি কৰিছে। সাতদিনীয়া ৰঙালী বিহুৰ আজি পঞ্চম দিনটো ৰাজ্যত নাঙল দিৱস ৰূপে পালন কৰা হৈছে পৰম্পৰা অনুসৰি 4 বহাগত এই নাঙল বিহু উপলক্ষে খেতিয়কসকলে পথাৰত হাল বোৱাৰ পূৰ্বে কৃষি সঁজুলিসমূহৰ প্ৰতি সন্মান জনাই এই উৎসৱ পালন কৰে। কৃষিজীৱী অসমীয়াৰ জীৱনত এই বিহুৰ বিশেষ গুৰুত্ব আছে। ইফালে ৰঙালী বিহু উপলক্ষে ৰাজ্যৰ ঠায়ে ঠায়ে অনুষ্ঠিত মঞ্চ বিহুৰ সাংস্কৃতিক কাৰ্যসূচীত কালি ভালেসংখ্যক শিল্পীয়ে বৰ্ণাঢ্য অনুষ্ঠান পৰিৱেশন কৰে। লতাশিলৰ ঐতিহ্যবন্দিত গুৱাহাটী বিহু সন্মিলনীয়ে কালি আয়োজন কৰা বিহু সম্ৰাজ্ঞী 2026 প্ৰতিযোগিতাত গুৱাহাটীৰ সংগীতাৰাভাই মুঠ 6 প্ৰতিযোগীৰ মাজৰ পৰা বিহু সম্ৰাজ্ঞীৰ খিতাপ অৰ্জন কৰে। বিহু সন্মিলনীয়ে লগতে সংগীতাৰাভাক নগদ ধন, ৰূপৰ মুকুট, সোণৰ মুদ্ৰাকে ধৰি বিভিন্ন উপহাৰ সামগ্ৰীও আগবঢ়ায়। গুৱাহাটী বিহু সন্মিলনীয়ে আয়োজন কৰা এই প্ৰতিযোগিতাত লখিমপুৰৰ বৰষা বুঢ়াগোহাঁয়ে বিহুৰাণী আৰু গোলাঘাটৰ কৃষ্ণা হাতীবৰুৱাই বিহু কুঁৱৰীৰ খিতাপ লাভ কৰে। লাচিত গগৈয়ে শ্ৰেষ্ঠ ঢুলীয়া আৰু গোবিন্দ চন্দ্ৰ গগৈয়ে শ্ৰেষ্ঠ পেঁপাবাদকৰ খিতাপ লাভ কৰে। বাক্সাৰ জিলাৰ জালা দংপাৰ যুৱ সংঘৰ উদ্যোগত আয়োজন কৰা ৰঙালী বিহু উদযাপনৰ কালি সামৰণি পৰে। দিনৰ ভাগত পতাকা উত্তোলন, স্মৃতি তৰ্পণ, জুবিন গাৰ্গৰ প্ৰতিকৃতিত মাল্যাৰ্পণ, গছপুলি ৰোপণ আৰু খেল ধেমালি তথা সাহিত্য প্ৰতিযোগিতাৰ পাছত নিশাৰ ভাগত কেইবাটাও দলে মঞ্চত বিহু পৰিৱেশন কৰে। বামুণ্ডিৰ তৰুণ সংঘ আৰু পুথিভঁৰালৰ সৌজন্যত অনুষ্ঠিত বামুণ্ডি বিহু সন্মিলনৰ শতবৰ্ষৰ ৰঙালী বিহু উদযাপনৰ কালি সামৰণি পৰে। সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই সকলোকে একগোট হৈ জাতীয় জীৱনক আগুৱাই লৈ যাবলৈ আহ্বান জনায়। লোক সংস্কৃতিৰ ধাৰা ধৰি ৰাখি ৰাজ্যখনত এটা পৰিকল্পিত সাংস্কৃতিক নৱজাগৰণৰ প্ৰয়োজন হৈছে বুলিও ডঃ ভট্টাচাৰ্যই মন্তব্য কৰে। ইফালে একে অনুষ্ঠানতে সাহিত্যিক বেদব্ৰত দেৱমিশ্ৰই সংস্কৃতিৰ ৰঘৰা শীৰ্ষক এখন স্মৃতিগ্ৰন্থ মুকলি কৰে। সমগ্ৰ বিশ্বতে আজি বিশ্ব ঐতিহ্য দিৱস উদযাপন কৰা হৈছে। এই দিনটো কীৰ্তিচিহ্ন আৰু ঐতিহ্যময় স্থানসমূহৰ দিন হিচাপেও জনা যায়। সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্য সংৰক্ষণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে পালন কৰা এই দিৱসৰ চলিত বৰ্ষৰ মূল বিষয় হৈছে সংঘাত আৰু দুৰ্যোগৰ পৰিপ্ৰেক্ষিতত ঐতিহ্যসমূহৰ সংৰক্ষণৰ ক্ষেত্ৰত জৰুৰীকালীন সঁহাৰি। বিশ্ব ঐতিহ্য দিৱস উপলক্ষে ভাৰতৰ পুৰাতত্ব জৰীপ বিভাগে ইয়াৰ অধীনৰ দেশৰ বিভিন্ন প্ৰান্তৰ কীৰ্তিচিহ্ন তথা স্থানসমূহ দৰ্শনৰ বাবে জনসাধাৰণৰ প্ৰৱেশ বিনামূলীয়া কৰিছে। ভাৰতত ইউনেস্কোৰ স্বীকৃতিপ্ৰাপ্ত 44খনতকৈ অধিক বিশ্ব ঐতিহ্যক্ষেত্ৰ আছে। ইয়াৰে 3খন ঐতিহ্যক্ষেত্ৰ আমাৰ ৰাজ্যত অৱস্থিত। বিশ্বৰ সাংস্কৃতিক আৰু প্ৰাকৃতিক ঐতিহ্যসমূহৰ সুৰক্ষা তথা সেইসমূহৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 18 এপ্ৰিলৰ দিনটোত এই দিৱস উদযাপন কৰি অহা হৈছে। বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত 1983 চনত আগ্ৰা কিলাৰ অন্তৰ্ভুক্তিৰ পাছত তাজমহল, অজন্তা আৰু ইলোৰা গুহাৰ অন্তৰ্ভুক্তিৰে আৰম্ভ হোৱা ভাৰতৰ যাত্ৰাত অসমৰ চৰাইদেউ মৈদাম ক্ষেত্ৰ শেহতীয়া সংযোজন। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। শ্ৰী শ্ৰী দামোদৰদেৱৰ আজি 428 সংখ্যক পবিত্ৰ তিৰুভাৱ তিথি ৰাজ্যজুৰি উদযাপন কৰা হৈছে। পাটবাউসী সত্ৰৰ প্ৰতিষ্ঠাপক তথা একশৰণ নামধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথিৰ উদ্দেশ্যে আজি পুৱাৰে পৰা দামোদৰদেৱৰ শিষ্যসকলে কৰভাৰলৈ সত্ৰখনত ভিৰ কৰিছে। শ্ৰী শ্ৰী দামোদৰদেৱৰ তিৰুভাৱ তিথি উপলক্ষে গোৱালপাৰাৰ ভালুকডুবিত থকা দামোদৰ সেৱাশ্ৰমত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ইফালে কামৰূপ জিলাৰ হাজো ৰাজহচকৰ অন্তৰ্গত ৰামদিয়া চৌধুৰী পাৰৰ শ্ৰী শ্ৰী পোৰাভিঠা সত্ৰতো আজি শ্ৰী শ্ৰী দামোদৰদেৱৰ তিথি পালন কৰা হৈছে। তিথিৰ লগত সংগতি ৰাখি কালি সন্ধিয়া নাম প্ৰসংগৰে মণিকূটৰ পৰা বিগ্ৰহ সভাঘৰলৈ অনাৰ পাছত নিশা ভাগৱত পাঠ অনুষ্ঠিত হয়। চলিত বৰ্ষৰ হজ যাত্ৰা আজিৰে পৰা আৰম্ভ হৈছে। উত্তৰ পূব হজ যাত্ৰা অভ্যৰ্থনা সমিতিয়ে জানিবলৈ দিয়া অনুযায়ী অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ মুঠ 2,569 যাত্ৰী এইবাৰ হজ যাত্ৰাৰ কাৰণে সাজু হৈছে। ইয়াৰ ভিতৰত 1,763 পুৰুষ আৰু 806 মহিলা আছে। উত্তৰ পূব হজ যাত্ৰী অভ্যৰ্থনা সমিতিৰ সভাপতি নিকিবুৰ জামানে জানিবলৈ দিয়া মতে আজিৰে পৰা 21 এপ্ৰিললৈকে পৰ্যায়ক্ৰমে এইসকল যাত্ৰী মক্কা আৰু মদিনালৈ যাব। হজযাত্ৰীসকলৰ ভিতৰত 668 কলকাতা বিমানবন্দৰ, 218 মুম্বাই আৰু 28 দিল্লী বিমানবন্দৰৰ পৰা ৰাওনা হ'ব। 8 বেংগালুৰু, 2 লক্ষ্ণৌ, 1 হায়দৰাবাদ আৰু বাকীসকলে গুৱাহাটীৰ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা হজযাত্ৰা কৰিব। হজযাত্ৰীসকলৰ মংগলৰ বাবে কালি সন্ধিয়া হাজি মুছাফিৰখানাত সমূহীয়া প্ৰাৰ্থনাৰ আয়োজন কৰা হয় বুলি সভাপতিগৰাকীয়ে জানিবলৈ দিয়ে। আকাশবাণী গুৱাহাটীৰ আজি নিশা 8:02 দৃষ্টিপাত অনুষ্ঠানত বিহু নামত প্ৰকৃতি আৰু অসমীয়া সমাজৰ স্থান শীৰ্ষক এটা সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। অসমৰ প্ৰথমগৰাকী বিহু সম্ৰাজ্ঞী তথা গুৱাহাটী বাণিজ্য মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডঃ ৰূপা ডেকা পাটৰৰ সৈতে হোৱা এই সাক্ষাৎকাৰ গ্ৰহণ কৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ প্ৰযোজনা আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি বেংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি 3:30 আৰম্ভ হ'ব। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত হ'বলগীয়া আন এখন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 আৰম্ভ হ'ব। কালি নিশা আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাৰ এখন খেলত গুজৰাট টাইটানছে কলকাতা নাইট ৰাইডাৰ্ছক 5 পৰাস্ত কৰে। কলকাতা নাইট ৰাইডাৰ্ছে নিৰ্ধাৰণ কৰি দিয়া 181 লক্ষ্য গুজৰাট টাইটানছে 19 বলতে অতিক্ৰম কৰে। শুভমন গিলক প্লেয়াৰ অব দ্য মেচ ঘোষণা কৰা হয়। চলিত IPL ক্ৰিকেট প্ৰতিযোগিতাত দিল্লী কেপিটেলছ আৰু লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে জয়লাভৰ পাছত গুজৰাট টাইটানছৰ এয়া তৃতীয়টো বিজয়। চলিত বৰ্ষৰ প্ৰতিযোগিতাৰ 5 খেলত 6 পইণ্ট অৰ্জনেৰে গুজৰাট টাইটানছ পইণ্ট তালিকাৰ চতুৰ্থ স্থানত উপনীত হৈছে। 3 বিজয়ী কলকাতা নাইট ৰাইডাৰ্ছ বৰ্তমান পইণ্ট তালিকাৰ নিম্ন স্থানত আছে। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ উদ্যোগত আজি গুৱাহাটীৰ জজ খেলপথাৰৰ সমীপৰ গুৱাহাটী ভলীবল কোচিং চেণ্টাৰৰ খেলপথাৰত BVL প্লাছ চেলেঞ্জাৰ ছিৰিজ 2026 প্ৰতিযোগিতা আৰম্ভ হ'ব। ৰাজ্যৰ প্ৰাক্তন ভলীবল খেলুৱৈ অভিজিৎ ভট্টাচাৰ্যৰ নেতৃত্বত প্ৰাক্তন ভলীবল খেলুৱৈসকলৰ উদ্যোগত তৃণমূল পৰ্যায়ৰ পৰা খেলুৱৈসকলক উলিয়াই আনি তেওঁলোকৰ প্ৰতিভা বিকাশৰ উদ্দেশ্যে এই প্ৰতিযোগিতা অনুষ্ঠিত কৰি অহা হৈছে। 7 ধৰি চলিবলগীয়া এই প্ৰতিযোগিতাত মুঠ 32 খেল অনুষ্ঠিত হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌবাৰ পঢ়ি দিছো। চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ ৰুণিখাটাৰ সংৰক্ষিত বনাঞ্চলৰ কাৰ্যালয়ত অপ্ৰীতিকৰ ঘটনা সংঘটিত কৰা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি আৰক্ষী বিভাগৰ প্ৰকাশ। 7 ৰঙালী বিহুৰ 5ম দিনটো ৰাজ্যত নাঙল বিহুৰূপে উদযাপন। আজি ৰাজ্যজুৰি শ্ৰী শ্ৰী দামোদৰদেৱৰ 428 সংখ্যক পবিত্ৰ তিৰুভাৱ তিথি পালন। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু দিল্লী কেপিটেলছৰ মাজত খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী নিউজ বুলেটিন 1:40 শুনিবলৈ পাব।